এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ ছাত্ৰীসকলৰ সবলীকৰণ, উচ্চ শিক্ষাৰ বাট প্ৰশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী নিজিত মৰণা আঁচনি উদ্বোধন, বাংলাদেশৰ পৰা যাতে কোনো লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি দিবলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ সীমান্তৱৰ্তী জিলাৰ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ, পৰিচালকৰ পৰা ভাৰতীয় মানুহজনেও কংগ্ৰেছ সভাটোক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদত ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলৰ সদনত্যাগ, অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কালি দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক আৰু পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰত ভাৰতৰ নীৰজ চোপ্ৰা আজি নিশা খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ, মল্লযুদ্ধ আনন্দ সিংহৰ পৰা আৰ্মেনিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ। ৰাজ্যৰ ছাত্ৰীসকলৰ সবলীকৰণ, উচ্চ শিক্ষাৰ বাট প্ৰশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসভাৰ সুৰণত মুখ্যমন্ত্ৰী নিজিত মৰণা আঁচনি উদ্বোধন কৰে। এই আঁচনিখনে অহা তিনি বছৰত 10 লাখ ছাত্ৰীক সামৰি ল'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অজানিত বয়সতে মাতৃত্ব লাভৰ দৰে সমস্যাৰ পৰা কন্যাসকলক ৰক্ষা কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। আনহাতে কন্যা শিশুৰ মাজত নিহিত প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই আঁচনিয়ে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলক চৰকাৰে নিৰন্তৰভাৱে শিক্ষা গ্ৰহণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিলে দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃৰ আৰ্থিক বোজা হ্ৰাস পোৱাৰ লগতে বিদ্যালয় শিক্ষা আধাতে অনা ছাত্ৰীৰ সংখ্যা হ্ৰাস পাব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হবলগীয়া আঁচনিখনৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে 10 মাহ পৰ্যন্ত মাহিলী 1000 টকাকৈ, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 1250 টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 2500 টকাকৈ লাভ কৰিব। ইফালে অসম চৰকাৰে এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে স্নাতকোত্তৰ আৰু বি এড শিক্ষাৰ্থীৰ বাহিৰে আন বিবাহিত ছাত্ৰী কিংবা চাকৰিয়াল, বি এড শিক্ষাৰ্থী, মন্ত্ৰী, সাংসদ, বিধায়কৰ কন্যা, বালিকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰা ছাত্ৰীসকল এই আঁচনিলৈ যোগ্য বিবেচিত হ'ব। চিৰাজিলাৰ কাজিৰঙাৰ উপনিৰাট মহাবিদ্যালয়ত আজি ৰাজ্যৰ হস্ততাঁত আৰু বাস্তুমন্ত্ৰী উৰ্ষা বৰা ব্ৰহ্মই নিজিত মৰণা আঁচনিখন শুভাৰম্ভ কৰে। এতিয়া ৰায়গড় জিলাৰ জাগীৰোদ মহাবিদ্যালয়ত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ দ্বাৰা এই আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তদুপৰি জিলাখনৰ ছাত্ৰমতা শিক্ষানুষ্ঠানত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হয়। শোণিতপুৰ জিলাতো এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে আজিৰে পৰা প্ৰ পত্ৰ সংগ্ৰহ কৰাৰ বাবে আহান জনোৱা হৈছে। আজি তেজপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ত্যাগী হেমবৰুৱা মহাবিদ্যালয়ত বিধায়ক পদ্ম হাজৰিকাই এই আঁচনিৰ প্ৰ পত্ৰ বিতৰণ কৰে। ইফালে আজি মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে আঁচনি উদ্বোধন কৰাৰ পাছতে কাৰ্বি আংলঙত 33খন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰীসকলৰ মাজত আবেদন প্ৰ পত্ৰ বিতৰণ কৰা হয়। এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ 3425গৰাকী ছাত্ৰী উপকৃত হ'ব বুলি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিবলৈ দিছে। তিনিচুকীয়া জিলাতো এই আঁচনিখন 40খন মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। দিগ্বৰ মহিলা মহাবিদ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক সুৰেণ ফুকন আৰু জিলা আয়ুক্ত স্বপ্নিল পাল উপস্থিত থাকে। মাজুলী মহাবিদ্যালয় আৰু পীতাম্বৰ দেৱগোস্বামী মহাবিদ্যালয়ত আজি আঁচনি উদ্বোধন উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই আঁচনিত নিজিত মৰণা আঁচনিৰ বাবে যোগ্য ছাত্ৰীসকলক প্ৰ পত্ৰ বিতৰণ কৰা হয়। কৰিমগঞ্জ জিলাতো আজি এই আঁচনি মুকলি কৰা হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে অসম আৰক্ষীয়ে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰি আছে। ইয়াৰ অংশ হিচাপে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীও সক্ৰিয় হৈ থকা বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বাংলাদেশৰ পৰা যাতে কোনো লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ধুবুৰী, কাছাৰ, দক্ষিণ হালমাৰা, মানকাছৰ আদি সীমান্তৱৰ্তী জিলাৰ আৰক্ষী অধীক্ষকসকলক অধিক সক্ৰিয় হবলৈ কোৱা হৈছে। আজি তিনিচুকীয়া আৰক্ষী অতিথিশালাত এখন আইন শৃংখলা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত উপস্থিত থকা আৰক্ষী সঞ্চালক প্ৰধান শ্ৰীসিঙে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। সেনা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু তিনিচুকীয়া জিলাৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে যিকোনো ধৰণৰ সম্ভাব্য কুটাঘাত ৰোধ কৰিবলৈ নিৰাপত্তাৰক্ষীসকলক সাজু হৈ থাকিবলৈ আহান জনাইছে। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে আলফা স্বাধীনক অসমত প্ৰৱেশত বাধা দিবলৈ নিৰাপত্তাৰক্ষী সাজু হৈ আছে। তেওঁ কয় যে আলফাই কুটাঘাত সংঘটিত কৰিলে অসম আৰক্ষী অধিক সক্ৰিয়তাৰে আলফা বিৰোধী অভিযান চলাব। ইফালে সঞ্চালক প্ৰধানগৰাকীয়ে যোৰহাটতো সমাগত স্বাধীনতা দিৱসৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। তেওঁ জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে আইন শৃংখলা, জনসাধাৰণৰ নিৰাপত্তা, অপৰাধ আদিৰ বিষয়ে পৰ্যালোচনা কৰে। তেওঁ কিদৰে জিলাখনত শান্তি সম্প্ৰীতি ৰক্ষা কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ আগবঢ়ায়।
এয়া আপুনি কি কৰিছে?
এই ঘৰৰ প্লাষ্টিকবোৰ জমা হৈ হৈ থবলৈ ঠাইয়ে নোহোৱা হৈছে। আজি ভাবিলো ঘৰটোকে চাফা কৰি লওঁ।
বুজিছো,
পিছে আপুনি প্লাষ্টিকবোৰ নলাত কিয় পেলাইছে?
বাৰিষাৰ সময়ত
নলাবোৰ জাবৰ জোঁথৰেৰে ভৰ্তি হৈ থাকিলে পানী যাব কোনফালেৰে,
ফলত সৃষ্টি হ'ব কৃত্ৰিম বানৰ।
এইবোৰ কাৰণে বানপানীৰ সময়ত নলা নৰ্দমা আৰু পথৰ স্ক্ৰীন চাপ নোহোৱা হৈ মানুহ মৃত্যুমুখত পৰা দেখা পোৱা যায়।
নলা নৰ্দমাসমূহত পানী জমা নহ'বৰ বাবে নলাত প্লাষ্টিক জাবৰ জোঁথৰ আদি নেপেলাব আৰু বানপানীৰ সময়ত নলা বা গাঁত আদিৰ পৰা আঁতৰি থাকক। পৰাপক্ষত জলমগ্ন ঠাই বা জলমগ্ন ৰাস্তাৰ মাজেৰে পাৰ হৈ নাযাব। যিকোনো
পেৰিছ অলিম্পিকৰ পৰা ভাৰতীয় মল্লযুঁজাৰু ৰিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা বিষয়টোৰ প্ৰতিবাদ কৰি আজি ৰাজ্যসভাৰ বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই আজি পুৱা সদনৰ আৰম্ভণিতে বিষয়টো উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক অনুমতি দিয়া নহল। পাছত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু আন বিৰোধী দলৰ সদস্যসকলে সদন ত্যাগ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে বিৰোধীৰ এনে আচৰণত আপত্তি দৰ্শাই তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অব্ৰিয়েনক গৰিহণা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী জাৰি কৰে। শ্ৰীধনখড়ে কয় যে অলিম্পিকৰ দৰে এখন মঞ্চত পদক জয়ৰ পূৰ্ণ সম্ভাৱনা থকা ৰিনেশ ফোগাট অযোগ্য ঘোষিত হোৱাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সমগ্ৰ দেশৰ লগতে তেওঁ নিজেও মনোকষ্ট পাইছে আৰু এই সময়ত ঘটনাটোৰ ৰাজনীতিকৰণে মল্লযুঁজাৰুগৰাকীৰ সন্মানত আঘাত দিব। তেওঁ কয় যে হাৰিয়ানা চৰকাৰে ইতিমধ্যে খেলুৱৈগৰাকীক বিজেতাৰ দৰে সকলো ধৰণে সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে। আনহাতে জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাইও বিৰোধীৰ আচৰণক নিন্দা কৰে। তেওঁ অধ্যক্ষৰ প্ৰতি কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সদস্যসকলৰ আচৰণৰ বিৰোধিতা কৰি কয় যে সমগ্ৰ দেশ এই মুহূৰ্তত ৰিনেশ ফোগাটৰ লগত আছে আৰু বিৰোধী চৰকাৰৰ বিপক্ষে মাত মাতিবলৈ আন বিষয় নথকাত এই বিষয়টোকে বাছি লৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ পৰ্যবেক্ষণৰ বাবে আজি শিৱসাগৰ জিলা পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি অমৃত বৃক্ষ আন্দোলনৰ অগ্ৰগতিৰ বুজ লয়। পাছত এই কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি ৰোপণ কাৰ্যসূচীতো মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। তেওঁ লগতে চহৰখনৰ ফুকন নগৰত নিৰ্মাণ কৰিবলৈ লোৱা ইকো পাৰ্কৰ শিলান্যাস কৰে। তিনিচুকীয়া জিলাত এই আন্দোলনৰ অংশ হিচাপে জিলাখনৰ ডুমডুমা মহাবিদ্যালয়ত বিধায়ক ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰে। বিধায়কগৰাকীয়ে মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণ বৰাৰ পৰা।
অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কাইলৈ দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। মিজোৰামৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে কাইলৈ বিয়লি আইজলৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হ'ব। অসমৰ মন্ত্ৰী দলটোক সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়াৰ বিপৰীতে মিজোৰামৰ দলটোক গৃহমন্ত্ৰী কে চাবডাংগাই নেতৃত্ব দিব। দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলে কাইলৈ এই সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী লাল দংখৰ নেতৃত্বাধীন জোৰাম পিপলছ মুভমেণ্ট দল শাসনলৈ অহাৰ পাছত এয়া ৰাজ্য দুখনৰ প্ৰথমখন সীমা সম্পৰ্কীয় বৈঠক হিচাপে পৰিগণিত হৈছে। দৰং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ ৰেডিয়েল গেট মুকলি কৰাৰ পাছতে গোলাঘাট জিলাৰ মেৰাপানী, সৰুপানী, সোণালী বৰপথাৰ, বৰবালিটোত, পদুমপথাৰ, কাছমাৰী, ইটানগৰ, কাকজান আদি গাঁওসমূহ প্লাবিত হৈছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ধনশিৰি আৰু দৰং নদীৰ কাষৰীয়া অঞ্চলৰ জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যৰ পৰা বিৰত থকাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ইফালে বতৰ বিজ্ঞান বিভাগৰ পৰা আগজাননী অনুসৰি জিলাখনত অহা 24 ঘণ্টাৰ ভিতৰত নিম্নৰ পৰা মধ্যমীয়া বান পৰিস্থিতিৰ সম্ভাৱনা আছে। ইতিমধ্যে সম্ভাৱ্য যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী সষ্টম হৈ আছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ মহকুমাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ড আৰু মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত মহকুমাটোৰ অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত টেলিভিছন ছেট আৰু চকী টেবুল বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। চলিত বৰ্ষত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ অধীনত অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ বাবে এই সামগ্ৰীসমূহ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। বাংলাদেশত নোবেল বঁটাপ্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব। কালি এখন সংবাদমেলত দেশখনৰ সেনাপ্ৰধান ৱাকাৰ উজ্জামানে এই কথা সদৰি কৰে। তেওঁ দেশখনৰ পৰিস্থিতি অহা তিনি চাৰিদিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰাধমূলক ঘটনাসমূহৰ সৈতে জড়িত থকা লোকসকলক সাজু যাবলৈ দিয়া নহ'ব আৰু সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত পৰহিলৈ গুৱাহাটীৰ বামুনি মৈদামত থকা পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত গ্ৰন্থ আলোচ শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পৰিষদৰ সচিব প্ৰমোদ কলিতাই প্ৰকাশ কৰা মতে 1947 চনৰ পৰা 1971 চনলৈ অসমৰ ৰাজনৈতিক পৰিক্ৰমা সামৰি লেখক ইতিহাসবিদ ডঃ ৰাজেন শইকীয়াই সম্পাদনা কৰা আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিওৱা পলিটিকেল হিষ্ট্ৰী অব আছাম শীৰ্ষক গ্ৰন্থখনৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ডঃ মণিগোপাল মহন্ত আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ প্ৰাণজিৎ বৰা আলোচক হিচাপে উপস্থিত থাকিব। মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি জেঙেৰামুখত বাল্য বিবাহ প্ৰতিৰোধী আইন, শিশু যৌন নিৰ্যাতন সুৰক্ষা আইন, শিশু শ্ৰমিক প্ৰতিৰোধী আইন সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত প্ৰাধিকৰণৰ বিষয়ববীয়াসকলে শিক্ষাৰ্থীসকলক বাল্য বিবাহৰ ভয়াৱহতা আৰু যৌন নিৰ্যাতন প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে আলোকপাত কৰে। তেওঁলোকে এই অপৰাধবোৰ প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট আইনৰ বিভিন্ন ধাৰা আৰু ইয়াৰ অধীনৰ শাস্তিসমূহো ব্যাখ্যা কৰে। তদুপৰি শিশু শ্ৰমিক প্ৰতিৰোধ আইন সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে নিচাযুক্ত দ্ৰব্য সেৱন আৰু ইয়াৰ ভয়াৱহতা সম্পৰ্কে শিক্ষাৰ্থীসকলক বিৱৰি কয়। অহা 16 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ হ'বলগীয়া ডিজিটেল শস্য জৰীপৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলাৰ ৰাজচক্ৰ পৰ্যায়ৰ জৰীপকাৰী, তত্বাৱধায়ক আৰু পৰীক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণত সমল ব্যক্তিসকলে নিৰ্দিষ্ট শস্য জৰীপ এপৰ জৰিয়তে কিদৰে জৰীপ কাৰ্য সম্পন্ন কৰিব লাগিব সেই বিষয়ে বিশদভাৱে আলোচনা কৰে। তদুপৰি প্ৰশিক্ষাৰ্থীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত নিয়াৰিকৈ সকলো সম্পন্ন কৰিবলৈ আহান জনোৱা হয়। জেভলিন থ্ৰৰ যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা খিতাব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। আনহাতে ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ইপিনে মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ পুৰুষ মল্লযোদ্ধা অমন চেহৰাৱাত আজি 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত আলবানিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মহিলা মল্লযোদ্ধা অংশীয়ে 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাজয় হৈছে। আনহাতে পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা বিনেশ ফগাটে তেওঁক অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে ক্ৰীড়া মধ্যস্থতা আদালতত আবেদন দাখিল কৰিছে। খেলুৱৈগৰাকীয়ে তেওঁক যুটীয়াভাৱে ৰূপৰ পদক প্ৰদান কৰিবলৈ দাবী জনাইছে। বিনেশে সামাজিক মাধ্যমযোগে তেওঁৰ অৱসৰৰ কথাও ঘোষণা কৰিছে। নগাঁও জিলাৰ ধীমত আজি আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি হুমায়ুন কবিৰ নামৰ বাংলাদেশী লোকজনৰ পৰা আৰক্ষীয়ে দুখন বাংলাদেশৰ মোবাইল চিম কাৰ্ড আৰু মোবাইল হেণ্ডছেট জব্দ কৰে। লোকজনে দেশখনৰ চিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকি হৈ অসমত প্ৰৱেশ কৰিছিল। ঠেং বজাৰত ব্যৱসায়ৰ বাবে গৰু ক্ৰয় কৰাৰ সময়ত লোকজনক গ্ৰেপ্তাৰ কৰা হয়। পশ্চিমবংগৰ ৰাজচক্ৰৰ অন্তৰ্গত জাগাৰা গোপালপুৰ নিবাসী প্ৰবীণ ভাৱৰীয়া শিল্পী প্ৰতাপ চন্দ্ৰ বেজবৰুৱাৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বেজবৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল 80 বছৰ। প্ৰবীণ শিল্পীগৰাকীয়ে 56 বছৰ ধৰি ভাৱৰীয়া শিল্পৰ সৈতে জড়িত হৈ শিল্পীসত্তাক জীয়াই ৰখাৰ বাবে কৰা প্ৰয়াসৰ স্বীকৃতিস্বৰূপে 2020 চনত তেওঁক অসম চৰকাৰে শিল্পী পেঞ্চন প্ৰদান কৰিছিল। শিল্পীগৰাকী জাগাৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। তেওঁৰ মৃত্যুত অগণন গুণমুগ্ধই শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ ছাত্ৰীসকলৰ হবলৈ পৰা পশ্চাদ শিক্ষা অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কাইলৈ দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক আৰু পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰত ভাৰতৰ নীৰজ চোপ্ৰা আজি নিশা খিতাব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ। মল্লযোদ্ধা অমান সুনৰামতৰ আলবানিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।